এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত 9,000 টকাকৈ প্ৰদান। নুনমাটিৰ পৰা গুৱাহাটী কাপ সংযোগী উত্তৰ পূৰ্বাঞ্চলৰ দীৰ্ঘতম পুৰণ সেতু মুখ্যমন্ত্ৰীৰ উপস্থিতিত আনুষ্ঠানিক উদ্বোধন। সোণাপুৰৰ টেপেচিয়াত বিজ্ঞান নগৰীৰ মহানগৰ চৌহদ মুকলি। কেইবাখনো জিলাত বিজ্ঞান কেন্দ্ৰৰ দুৱাৰ উন্মোচন। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যত আবণ্টিত 29 লাখ গৃহৰ ভিতৰত 21,50,000 নিৰ্মাণ সম্পূৰ্ণ। আৰু ভাৰতীয় পুৰুষ ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিৎ ভট্টাচাৰ্য আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ 2025 বৰ্ষৰ লিংগ সমতা বৈচিত্ৰ আৰু অন্তৰ্ভুক্তিৰ চেম্পিয়ন বঁটালৈ নিৰ্বাচিত। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটীৰ খানাপাৰাত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত বিশেষ অনুষ্ঠানত ৰাজ্যৰ 40 লাখ হিতাধিকাৰীক অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত 9,000 টকাকৈ প্ৰদান কৰে। ৰাজ্য চৰকাৰে মুঠ 3,600 কোটি টকা অৰুণোদয় হিতাধিকাৰীৰ বাবে ব্যয় কৰিব। আজিৰ অনুষ্ঠানত ঐতিহাসিক আখ্যা দি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আজি ৰাজ্যৰ 3,800ৰো অধিক স্থানৰ গাঁও পৰিষদ, উন্নয়ন সমিতি, স্বায়ত্তশাসিত পৰিষদ সমষ্টি, গাঁও পঞ্চায়ত, গাঁও উন্নয়ন সমিতি আৰু বিভিন্ন ৱাৰ্ডত আয়োজিত অনুষ্ঠানত অভিলেখ সংখ্যক হিতাধিকাৰীক ধনৰাশি প্ৰদান কৰা হৈছে। ভাষণত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে আজিলৈকে অৰুণোদয় আঁচনিৰ অধীনত 17,000 কোটি টকা ব্যয় কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে অনাগত সময়ত ৰাজ্যত 2 লাখ চাকৰিত নিযুক্তিৰ সুবিধা দিয়া হ'ব বুলিও উল্লেখ কৰে। এই অনুষ্ঠানত বিত্তমন্ত্ৰী অজন্তা নেওগ, বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য উপস্থিত থাকে। চিৰাং, ধেমাজি, মাজুলী, কাছাৰ, চৰাইদেউ, ডিব্ৰুগড়, শোণিতপুৰকে ধৰি বিভিন্ন জিলাত অৰুণোদয় আঁচনিৰ ধনৰাশি হিতাধিকাৰীক প্ৰদান কৰাৰ বাতৰি আমাৰ সংবাদদাতাসকলে জানিবলৈ দিছে। ধেমাজি জিলাত শিক্ষা, ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী কল্যাণ মন্ত্ৰী ডাঃ অনুজ পেগুৱে আজি অৰুণোদয় আঁচনিৰ তৃতীয় সংস্কৰণৰ ধনৰাশি বিতৰণ কাৰ্যসূচীত অংশ লয়। মন্ত্ৰীগৰাকীয়ে এই আঁচনিয়ে জিলাখনৰ প্ৰায় 1 লাখ মহিলাক আৰ্থিকভাৱে সহায় কৰিব বুলি মন্তব্য কৰে। কাছাৰ জিলাত 2 লাখৰো অধিক মহিলাক এই আঁচনিৰ ধনৰাশি প্ৰদান কৰি বৰাক উপত্যকা উন্নয়ন বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আঁচনিখনক ঐতিহাসিক বুলি মন্তব্য কৰে। মৰিগাঁও জিলাত ধনৰাশি প্ৰদান কাৰ্যসূচীত অংশ লৈ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাই এই আঁচনিয়ে ৰাজ্যৰ মহিলাসকলক আৰ্থিক দিশত প্ৰভূত সহায় কৰিব বুলি আশা প্ৰকাশ কৰে। চৰাইদেউ জিলাত 60,000ৰো অধিক মহিলাক এই আঁচনিৰ অধীনত আজি ধনৰাশি প্ৰদান কৰা হয়। নুনমাটিৰ পৰা গুৱাহাটী ক্লাব সংযোগী মহাৰাজ পৃথু উড়ান সেতুখন আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে আনুষ্ঠানিকভাৱে মুকলি কৰে। 5.5 কিলোমিটাৰ দৈৰ্ঘৰ উড়ান সেতুখন 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে। সেতুখনৰ আধাৰশিলা 2024 চনৰ 1 জানুৱাৰীত স্থাপন কৰা হৈছিল। উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ দীঘল উড়ান সেতুখনৰ মুকলি উপলক্ষে উড়ান সেতুখনৰ নুনমাটি প্ৰৱেশ পথত আয়োজন কৰা অনুষ্ঠানত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধি, পূব গুৱাহাটী বিধানসভা সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়ায়ো অংশগ্ৰহণ কৰে। নিৰ্ধাৰিত 37 মাহৰ বিপৰীতে 28 মাহতে উড়ান সেতুখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈছে। উড়ান সেতুখন নিৰ্মাণৰ ফলত যানজট হ্ৰাস পোৱাৰ লগতে জনসাধাৰণে যাতায়াতৰ ক্ষেত্ৰত সকাহ পাব বুলি আশা কৰা হৈছে। মন্ত্ৰীগৰাকীয়ে চানমাৰিত উড়ান সেতুৰ উদ্বোধন কৰি জনসাধাৰণক উদ্দেশ্যি ভাষণ দিছে। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি হৈছে। নিৰ্বাচনৰ দিন ঘোষণা কৰা হোৱা নাই যদিও দলসমূহে জনসাধাৰণৰ মাজলৈ গৈ প্ৰচাৰ অব্যাহত ৰাখিছে। কেইবাটাও দলে নিৰ্বাচনৰ বাবে প্ৰাৰ্থী তালিকাও ঘোষণা কৰিছে। এ আই ইউ ডি এফ দলে কালি 9 জনীয়া প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰে। শাসনাধিষ্ঠিত বিজেপিয়ে 17 মাৰ্চৰ ভিতৰত প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কংগ্ৰেছ দলে চলিত সপ্তাহতে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিব বুলি সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে প্ৰকাশ কৰিছে। ইয়াৰ আগেয়ে দলে 42গৰাকী প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰিছিল। অসম গণ পৰিষদ দলে 2 এদিনতে প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি দলৰ সভাপতি অতুল বৰাই কালি আমবাৰীত অনুষ্ঠিত প্ৰাৰ্থিত্ব কেন্দ্ৰিক বৈঠকৰ পাছত প্ৰকাশ কৰে। মিত্ৰতা সন্দৰ্ভত এতিয়াও চূড়ান্ত সিদ্ধান্ত হোৱা নাই বুলি তেওঁ উল্লেখ কৰে। ইপিনে প্ৰচাৰৰ অংশ হিচাপে বিজেপিয়ে ৰাজ্যৰ বিভিন্ন স্থানত জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰিছে। কংগ্ৰেছ দলেও ৰাইজৰ মন জয় কৰাৰ বাবে সময় পৰিৱৰ্তন যাত্ৰা শীৰ্ষক কাৰ্যসূচী গ্ৰহণ কৰিছে। বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনে প্ৰশিক্ষণ কাৰ্যসূচীকে ধৰি প্ৰস্তুতি অব্যাহত ৰাখিছে। সমাগত বিধানসভা আৰু মেঘালয়ৰ গাৰো পাহাৰৰ পৰিষদীয় নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আজি গোৱালপাৰা আৰু উত্তৰ গাৰো পাহাৰ জিলাৰ প্ৰশাসনৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত নিৰ্বাচনী প্ৰস্তুতি আৰু সুৰক্ষা সম্পৰ্কীয় বিষয়ে আলোচনা কৰা হয়। এই বৈঠকত গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমু, আৰক্ষী অধীক্ষক নৱনীত মহন্ত আৰু উত্তৰ গাৰো পাহাৰ জিলাৰ আয়ুক্ত অভিষেক চাইনীয়ে অংশগ্ৰহণ কৰে। ইপিনে কালি নিৰ্বাচনৰ মনোনয়ন দাখিলক লৈ অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলত সৃষ্টি হোৱা অপ্ৰীতিকৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত দক্ষিণ খালমাৰ মানকাছৰ জিলাত অস্থায়ীভাৱে মোবাইল ইণ্টাৰনেট সেৱা স্থগিত ৰখা হৈছে।
আপোনাৰ
সতৰ্কতাই বচাব পাৰে আপোনাৰ জীৱন, জীৱিকা, সম্পদ আৰু আপোনজনক। ধুমুহাৰ সময়ত সতৰ্ক হওক। ঘৰৰ চালি বা টিনপাতৰ ঢিলা হৈ থকা গজাল, ফুটা, মামৰে ধৰা অংশ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ দুৱাৰ খিৰিকীৰ খিলি, ফাঁক বা কাঁচ আদি পৰীক্ষা কৰি মেৰামতি কৰাই লওক। ঘৰৰ ওচৰে পাজৰে থকা গছ গছনিৰ শুকান, মৰি যোৱা ডাল, ঠাল ঠেঙুলি আদি কটাই পেলাওক। ধুমুহাৰ সময়ত আপুনি যদি চলন্ত গাড়ীত আছে, তেনেহলে বৈদ্যুতিক তাঁৰ, গছ আদিৰ পৰা আঁতৰত নিৰাপদ ঠাইত গাড়ীখন ৰখাওক। নদীত মাছ মাৰিবলৈ অথবা নাও বা ফেৰীত উঠিবলৈ নাযাব আৰু ততালিকে পাৰলৈ উভতিব। যিকোনো জৰুৰীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্ৰী নম্বৰ 1077ত। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
গুৱাহাটীৰ সমীপৰ সোণাপুৰৰ টেপেচিয়াত নিৰ্মিত বিজ্ঞান নগৰীৰ মহানগৰ চৌহদ আজি মুকলি কৰা হয়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিজ্ঞান নগৰীখন আনুষ্ঠানিকভাৱে মুকলি কৰে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ৰাষ্ট্ৰীয় বিজ্ঞান সংগ্ৰহালয় পৰিষদৰ যুটীয়া প্ৰচেষ্টাত নিৰ্মিত এই বিজ্ঞান নগৰী ইউৰেকা আৰু স্পেছ অডিচি শীৰ্ষক দুটা মুখ্য শাখা নিৰ্মাণ কৰা হৈছে আৰু শীঘ্ৰে বিজ্ঞান আৱিষ্কাৰ তথা বিজ্ঞান উদ্যান নামৰ দুটা শাখা সংযোজন কৰা হ'ব। এই অনুষ্ঠানৰ পৰা মুখ্যমন্ত্ৰীয়ে আমিনগাঁও, মাজুলী, শিলচৰ আৰু কলিয়াবৰ আৰু বঙাইগাঁৱত নিৰ্মাণ কৰা পাঁচটা জিলা বিজ্ঞান কেন্দ্ৰ ভাৰ্চুৱেল ব্যৱস্থাৰে মুকলি কৰে। এই কেন্দ্ৰকেইটাত বিজ্ঞান বিথিকা, ডিজিটেল তাৰকাগৃহ, প্ৰেক্ষাগৃহ আদিৰ ব্যৱস্থা আছে। 250 বিঘাৰো অধিক ভূমি সামৰি প্ৰায় 300 কোটি টকা ব্যয় সাপেক্ষ গুৱাহাটীৰ বিজ্ঞান নগৰী নিৰ্মাণ কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে আজি এই প্ৰকল্পটো মুকলি কৰি নতুন প্ৰজন্মক কেন্দ্ৰটোলৈ আহি বিজ্ঞানৰ বিভিন্ন তথ্য আৰু আৱিষ্কাৰৰ বিষয়ে অৱগত হ'বলৈ আহ্বান জনায়। তেওঁ লগতে এই কেন্দ্ৰই ছাত্ৰ ছাত্ৰীসকলক বিজ্ঞান অধ্যয়নৰ বাবে উৎসাহিত কৰিব বুলি আশা প্ৰকাশ কৰে।
প্ৰায় 300 কোটি টকা খৰচ কৰি ছায়েন্স চিটি নিৰ্মাণ হৈ উঠিছে। এই ছায়েন্স চিটি পৰিসৰ হিচাপত কলিকতাতকৈ বহুত বেছি ডাঙৰ। কলিকতাত 45 একৰ 120 বিঘা মাটিত আৰু আমাৰ ইয়াত 250 বিঘা মাটিত আমি ছায়েন্স চিটি স্থাপন কৰিছোঁ। মই আমাৰ অসমৰ যুৱ প্ৰজন্মক, ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ কৰিম, ছায়েন্স চিটিত আমি যাতে আহোঁ আৰু আমাৰ পৃথিৱীখন, মহাকাশ আৰু বিশ্ব ব্ৰহ্মাণ্ডৰ ওপৰত আমি যাতে নিজৰ জ্ঞান আহৰণৰ বাবে চেষ্টা কৰোঁ।
উদ্বোধনী অনুষ্ঠানত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী কেশৱ মহন্তয়ো অংশগ্ৰহণ কৰে। মাজুলী জিলাতো আজি বিজ্ঞান কেন্দ্ৰ ভাৰ্চুৱেলি উদ্বোধন উপলক্ষে অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলাখনৰ কমলাবাৰীত 38 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা কেন্দ্ৰটো বিধায়ক ভুৱন গামে মুকলি কৰে। কামৰূপ জিলাৰ দদৰাত আজি জিলা বিজ্ঞান কেন্দ্ৰটো মুখ্যমন্ত্ৰীয়ে সোণাপুৰৰ পৰা ভাৰ্চুৱেলি উদ্বোধন কৰে। জিলাখনত এই উপলক্ষে আয়োজিত অনুষ্ঠানত জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ, বিধায়ক সুমন হৰিপ্ৰিয়াৰ লগতে শিক্ষক, শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি তেওঁৰ কাৰ্যকালত বিভাগটোৰ বিভিন্ন আঁচনিৰ জৰিয়তে ৰাজ্যখনত সম্ভৱ হোৱা উন্নয়ন আৰু সফলতাসমূহৰ খতিয়ান দাঙি ধৰে। পাঞ্জাবাৰীত থকা পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আয়ুক্তৰ কাৰ্যালয়ত আয়োজিত এখন সংবাদমেলত মন্ত্ৰী দাসে কয় যে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত অসমত 29 লাখ গৃহ আবণ্টন হৈছিল। ইয়াৰ ভিতৰত 21 লাখ 50 হাজাৰ ঘৰ ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ কৰি হিতাধিকাৰীক হস্তান্তৰ কৰা হৈছে।
দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰে পোন প্ৰথমতে দায়িত্ব লৈয়ে সিদ্ধান্ত লৈছিলে যে গৃহহীন লোকসকলক বা কেঁচা ঘৰত থকা মানুহক যাতে আগন্তুক দিনত পকী ঘৰ দিব পৰা যায় আৰু সেই পকী ঘৰৰ লগতে তেওঁলোকক যাতে পানীৰ সংযোগ দিব পৰা যায়, বিদ্যুতৰ সংযোগ দিব পৰা যায়, গেছৰ যাতে বিনামূলীয়া কানেকশ্যন দিব পৰা যায়, লগত যাতে শৌচালয় দিব পৰা যায়, অৰ্থাৎ 4টা কম্পনেণ্ট একেলগে লগ লগায় সেই কনভাৰ্টে হাউচ টু হোম, যাৰ ফলস্বৰূপে আমি কোটি কোটি যি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আমি নিৰ্মাণ কৰিছোঁ তাৰ ভিতৰত আমি অসমতে সফলতা লাভ কৰিছোঁ।
তেওঁ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত গাঁও পঞ্চায়তসমূহক যথেষ্ট পৰিমাণৰ ধন আবণ্টন কৰা হৈছে বুলি উল্লেখ কৰি কয় যে এই ধনৰ জৰিয়তে বিদ্যালয়, চিকিৎসালয় আদিৰ মেৰামতিৰ কাম সম্পূৰ্ণ কৰা হৈছে। একেদৰে মিছন অমৃত সৰোবৰৰ অধীনত ৰাজ্যত 2778টা পুখুৰী খন্দা হৈছে বুলিও মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। 8 লাখৰো অধিক বিধৱা আৰু বৃদ্ধ মহিলাক প্ৰতিমাহে সকাহৰ ধন প্ৰদান কৰা হৈছে বুলিও শ্ৰীদাসে প্ৰকাশ কৰে। ৰাষ্ট্ৰীয় বিকশিত ভাৰত নিশ্চিত ৰোজগাৰ আৰু আজীৱিকা মিছন জি ৰামজী আঁচনিৰ অধীনত 125 দিনৰ বৰ্ধিত নিয়োগ ব্যৱস্থা, কৃষি কাৰ্যৰ বাবে বছৰত 60 দিনৰ সংৰক্ষণ ব্যৱস্থাৰ দ্বাৰা কল্যাণকামী ব্যৱস্থা লোৱা হৈছে বুলি উল্লেখ কৰে। আত্মসহায়ক গোটসমূহে অসম ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানৰ অধীনত লাভ কৰা সফলতাৰ বিষয়ে তেওঁ সংবাদ মাধ্যমক সদৰি কৰে। সৰস মেলাৰ ৰাজ্যিক স্তৰৰ সফলতাৰ পাছত বিভাগটোৱে ব্লক পৰ্যায়তো মেলা অনুষ্ঠিত কৰাৰ পৰিকল্পনা কৰিছে। অসম চৰকাৰ আৰু নাবাৰ্ডৰ সহযোগত তথা চেঙা নৱপ্ৰয়োগ কৃষক উৎপাদন কোম্পানী লিমিটেডৰ উদ্যোগত আজি চেঙাত এটা ভেষজ তেল প্ৰসংস্কৰণ গোট মুকলি কৰা হয়। নাবাৰ্ড অসমৰ আঞ্চলিক কাৰ্যালয়ৰ মুখ্য মহাপ্ৰবন্ধক লোকেন দাসে এই গোটটো উদ্বোধন কৰে। এই গোটটোত তেলৰ লগতে মিলেটৰ পৰা বিস্কুট উৎপাদন কৰা হয়। উদ্বোধনী ভাষণত শ্ৰীদাসে থলুৱা কৃষি সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ দখলৰ সম্ভাৱনাৰ ওপৰত আলোকপাত কৰে। কামৰূপ জিলাৰ সত্ৰ ন্যায়াধীশৰ আদালতে আজি 2023 চনত সংঘটিত এটা হত্যাকাণ্ডৰ গোচৰত এজন লোকক যাৱজ্জীৱন সশস্ত্ৰ কাৰাদণ্ডৰে দণ্ডিত কৰে। 2023 চনৰ 23 জুনত ছয়গাঁও থানাৰ জামুগুৰিত সংঘটিত এই হত্যাকাণ্ডৰ বিৰুদ্ধে ভুক্তভোগী পৰিয়ালে ছয়গাঁও থানাত এজাহাৰ দাখিল কৰিছিল। বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আদালতে অভিযুক্ত দীপক দাস নামৰ লোকজনক যাৱজ্জীৱন সশ্ৰম কাৰাদণ্ড আৰু নগদ 10,000 টকাৰ জৰিমনা বিহে।
ভাৰতীয় পুৰুষ ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্যক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী 2025 বৰ্ষৰ লিংগ সমতা বৈচিত্ৰ আৰু অন্তৰ্ভুক্তিৰ চেম্পিয়নছ বঁটাৰ বিশ্বজনীন বিজয় হিচাপে বাছনি কৰা হৈছে। দেশৰ গ্ৰামাঞ্চলত তৃণমূল পৰ্যায়ৰ পৰা শিশুসকলক লিংগ নিৰ্বিশেষে ক্ৰীড়া ক্ষেত্ৰত অংশগ্ৰহণৰ বাবে সুদূৰপ্ৰসাৰী পদক্ষেপ লোৱাৰ বাবে শ্ৰী ভট্টাচাৰ্যক এই বঁটাৰ বাবে বাছনি কৰা হৈছে। উল্লেখযোগ্য যে ৰাজ্যৰ কিংবদন্তী ক্ৰীড়াবিদগৰাকীয়ে 2020 চনৰ পৰা গ্ৰাম্য আৰু অভাৱগ্ৰস্ত শিশুসকলৰ বাবে বৃহৎ পৰিসৰত সৰ্বাংগীন অন্তৰ্ভুক্তিমূলক ক্ৰীড়া কাৰ্যসূচী চলাই আহিছে। অসম ভলীবল মিছন 100 আৰু ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ জৰিয়তে ৰাজ্যৰ 12,000ৰো অধিক শিশুক ভলীবল খেলৰ সৈতে সংযুক্ত কৰিবলৈ সমৰ্থ হোৱা খেলুৱৈগৰাকীয়ে ব্ৰহ্মপুত্ৰ ভলীবল লীগ সন্দৰ্ভত এইদৰে কয়।
আমি একদম সৰুকে আৰম্ভ কৰিছিলোঁ, এটা মিছন আৰম্ভ কৰিছিলোঁ, আসাম ভলীবল মিছন 100 বুলি, য'ত আমি কেনেকৈ 100টা বল গোটাই পেলাই আমাৰ ল'ৰা ছোৱালীখিনিক সহায় কৰিব পাৰোঁ খেলিবৰ কাৰণে। সেইটো এটা সপোন আছিলে 2019 চনত, আৰু তাৰ পাছৰ পৰা আমি এই লীগখন আৰম্ভ কৰিলোঁ, য'ত এখন গাঁৱৰ টীম আনখন গাঁৱলৈ খেলিব যায় ৰাইজৰ সহযোগিতাত। যেতিয়া এটা হোষ্ট টীম থাকে, এটা আৱে টীম থাকে, তেওঁলোকে খেলে, এখন মেচ খেলে দুটা টীমৰ মাজত, নেক্সট উইকেণ্ডত এই টীমটো আনখন গাঁৱলৈ যায় খেলিবৰ কাৰণে। তেনেকে আৰম্ভ হৈছিলে 2020 চনত। মাত্ৰ আমি 50টা টীম 400 ল'ৰা ছোৱালী দি আৰম্ভ কৰিছিলোঁ। এতিয়া প্ৰায় 400মান টীমে লীগখন খেলে। প্ৰথমতে ডিষ্ট্ৰিক্ট লেভেলত হয়, তাৰপিছত জ'নেল লেভেলত হয়, গোটেই অসমখন 8টা জ'নত ভগাই দিয়া আছে, তাৰপিছত ছুপাৰ লীগ হয়। বহুত ল'ৰা ছোৱালী ওলাই আহিলে, গাঁৱে গাঁৱে পৰিৱেশ চেঞ্জ হ'ল ভলীবলৰ কাৰণে। গোটেই এতিয়া অসমত 100% ল'ৰা ছোৱালী চাব জুনিয়ৰ জুনিয়ৰত এই ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ পৰা আহা ল'ৰা ছোৱালীয়ে খেলে। আৰু এতিয়া পৃথিৱীৰ ভিতৰত এখন তৃণমূল পৰ্যায়ৰ চকে ডাঙৰ ভলীবল লীগ বুলি কয়। তেনেকৈ আমি আগবাঢ়ি গৈ আছোঁ।
উল্লেখযোগ্য যে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে এই বিশ্বজনীন বঁটাৰ উপৰি কালি 5 জন ক্ৰীড়াবিদক মহাদেশীয় স্তৰতো এই বঁটাৰ বাবে মনোনীত কৰিছে। আফ্ৰিকাত জাম্বিয়াৰ ৰাছেল কুণ্ডানাঞ্জী, আমেৰিকাত পানামাৰ মনিকা লুস্কাণ্ডো, এছিয়াত দক্ষিণ কোৰিয়াৰ কিম আলী, ইউৰোপত ফ্ৰান্সৰ মাইকেল কাং আৰু অষ্ট্ৰেলিয়া মহাদেশত নিউজিলেণ্ডৰ ৰবিন কাকবাৰ্ণ্ডক মহাদেশীয় স্তৰৰ লিংগ সমতা বৈচিত্ৰ আৰু অন্তৰ্ভুক্তিৰ চেম্পিয়নছ বঁটাৰ বাবে মনোনীত কৰা হৈছে। টাই ভাষা, সাহিত্য আৰু সংস্কৃতিৰ উত্তৰণৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সাংস্কৃতিক ভৱনৰ সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই আজি আধাৰশিলা স্থাপন কৰে। পূৰ্ণকান্ত বুঢ়াগোহাঁইৰ স্মৃতিত নিৰ্মাণ হ'বলগীয়া এই ভৱনে টাই সংস্কৃতিৰ চৰ্চা আৰু সম্প্ৰসাৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী বীৰেণ সিং ইংতিৰ আজি গুৱাহাটীৰ এখন চিকিৎসালয়ত মৃত্যু হয়। ডিফু লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হোৱা জ্যেষ্ঠ নেতাগৰাকী বিগত কিছুদিন ধৰি অসুস্থ হৈ আছিল। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 81 বছৰ। 1972 চনত তেওঁ প্ৰথমবাৰৰ বাবে ডিফু সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল। নেতাগৰাকীৰ বিয়োগত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ লগতে ৰাজনৈতিক ক্ষেত্ৰৰ সৈতে জড়িত বহুজনে শোক প্ৰকাশ কৰিছে। তেওঁৰ বিয়োগত শোক প্ৰকাশ কৰি কাৰ্বি আংলং জিলাত দুদিন স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। গুৱাহাটীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যৰ 40 লাখ হিতাধিকাৰী অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত 9,000 টকাকৈ প্ৰদান। নুনমাটিৰ পৰা গুৱাহাটী ক্লাব সংযোগী উত্তৰ পূৰ্বাঞ্চলৰ দীৰ্ঘতম পূৰণ সেতু মুখ্যমন্ত্ৰীৰ উপস্থিতিত আনুষ্ঠানিক উদ্বোধন। সোণাপুৰৰ টেপেচিয়াত বিজ্ঞান নগৰীৰ মহানগৰ চৌহদ মুকলি। কেইবাখনো জিলাত বিজ্ঞান কেন্দ্ৰৰ দুৱাৰ উন্মোচন। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৰাজ্যত আবণ্টিত 29 লাখ গৃহৰ ভিতৰত 21,50,000ৰ নিৰ্মাণ সম্পূৰ্ণ। আৰু ভাৰতীয় পুৰুষ ভলীবল দলৰ প্ৰাক্তন অধীনায়ক অভিজিত ভট্টাচাৰ্যক আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটীয়ে 2025 বৰ্ষৰ লিংগ সমতা বৈচিত্ৰ আৰু অন্তৰ্ভুক্তিৰ চেম্পিয়নছ বঁটালৈ বাছনি কৰিছে।